মঠিয়া লিখা শুভবাৰ্তা 25 অধ্যায় 10 জনী কন্যা আৰু গাগৰীৰ দৃষ্টান্ত। তেতিয়া চাকি লৈ দৰাক আগবঢ়াবলৈ ওলাই যোৱা 10 জনী কন্যাৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হ'ব। তেওঁলোকৰ মাজত 5 জনী নিৰ্বুদ্ধি আৰু 5 জনী সুবুদ্ধি আছিল। কিয়নো নিৰ্বুদ্ধিকেইজনীয়ে নিজৰ নিজৰ চাকি লওঁতে লগত তেল নল'লে, কিন্তু সুবুদ্ধিকেইজনীয়ে তেওঁলোকৰ চাকিৰ লগত নিজৰ নিজৰ পাত্ৰত তেল ল'লে। পাছত দৰা আহোঁতে পলম হোৱাত সকলোৱে কলমটীয়াই টোপনি গ'ল। কিন্তু মাছ নিচা যেতিয়া চোৱা হৌৱা দৰা, তেওঁক আগুৱাই আনিবলৈ ওলোৱা হওক এইবুলি চিঞৰিলে। তেতিয়া সেই আটাইকেইজনী কইনাই উঠি তেওঁলোকৰ জ্বলোৱা চাকি সাজু কৰি ল'লে। এনেতে নিৰ্বুদ্ধিকেইজনীয়ে সুবুদ্ধিকেইজনীক ক'লে, তোমালোকৰ পৰা অলপমান তেল আমাক দিয়া, কিয়নো আমাৰ চাকি নুমাওঁ নুমাওঁ হৈছে। কিন্তু সুবুদ্ধিকেইজনীয়ে উত্তৰ দি ক'লে, কিজানি তোমালোকক দিলে আমালৈ নুজুৰিব, তাতকৈ তেল বেচুতাৰ ওচৰলৈ গৈ তোমালোকৰ কাৰণে কিনি আনাগৈ। কিন্তু তেওঁলোকে কিনিবলৈ যাওঁতে দৰা আহিল আৰু সাজু হৈ থকা কেইগৰাকীয়ে তেওঁৰ লগত বিয়াৰ ভোজলৈ গ'ল আৰু দুৱাৰ বন্ধ কৰা হ'ল। পাছত আন কেইজনী কইনা আহি ক'লে, হে প্ৰভু হে প্ৰভু, আমালৈ দুৱাৰ মেলি দিয়ক। কিন্তু তেওঁ উত্তৰ দি ক'লে, মই সঁচাকৈ কওঁ তোমালোকক মই চিনি নাপাওঁ। এতেকে পৰি থাকা, কিয়নো সেই দিন বা সময় তোমালোকে নাজানা। কিয়নো স্বৰ্গৰাজ্য এনে এজন মানুহৰ নিচিনা, যি নিজৰ দাসবোৰক মাতি আনি নিজ সম্পত্তি সিহঁতৰ হাতত সোধাই দি দূৰদেশলৈ যায়। তেওঁ এজনক 5 গাগৰী, এজনক 2 গাগৰী, এজনক 1 গাগৰী, এইদৰে প্ৰতিজনক যোগ্যতা অনুসাৰে ধন দি যাত্ৰা কৰিলে। তাতে যিজনে 5 গাগৰী পাইছিল, তেওঁ তেতিয়াই গৈ বেপাৰ কৰি পুনৰ 5 গাগৰী লাভ উলিয়ালে। সেইদৰে যিজনে 2 গাগৰী পাইছিল, তেওঁ পুনৰ 2 গাগৰী লাভ উলিয়ালে। কিন্তু যিজনে 1 গাগৰী পাইছিল, সি গৈ মাটিত গাঁত খান্দি প্ৰভুৰ ধন লুকুৱাই থলে। বহুদিনৰ পাছত সেই দাসবোৰৰ প্ৰভু আহিল আৰু সিহঁতৰ সৈতে হিচাপ কৰিলে। তেতিয়া যিজনে 5 গাগৰী পাইছিল, সি আকৌ 5 গাগৰী আনি ক'লে, হে প্ৰভু, আপুনি মোক 5 গাগৰী গতাই দিছিল, চাওক মই পুনৰ 5 গাগৰী লাভ কৰিলোঁ। প্ৰভুৱে তেওঁক ক'লে, চাব্বাইছ উত্তম বিশ্বাসী দাস, অলপ বিষয়তে তুমি বিশ্বাসী আছিলা, তোমাক বহু বিষয়ত গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দ ভাগি হোৱা। পাছত যিজনে 2 গাগৰী পাইছিল, তেওঁ আহি ক'লে, হে প্ৰভু, আপুনি মোক 2 গাগৰী গতাই দিছিল, চাওক মই আৰু 2 গাগৰী লাভ কৰিলোঁ। তেতিয়া প্ৰভুৱে তেওঁক ক'লে, চাব্বাইছ উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ে গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ আনন্দৰ ভাগী হোৱা। পাছত যিজনে 1 গাগৰী পাইছিল, তেওঁ আহি ক'লে, হে প্ৰভু, আপুনি কঠিন মানুহ, ইয়াক মই জানিছিলোঁ, আপুনি যি ঠাইত বোৱা নাই তাতে দায় আৰু যি ঠাইত সিঁচা নাই তাতে চপায়, সেয়েহে ভয় লাগি মই গৈ আপোনাৰ ধনৰ গাগৰি মাটিত লুকাই থৈছিলোঁ, চাওক আপুনি যি দিছিল সেয়া ঘূৰাই পাইছে। কিন্তু তেওঁৰ প্ৰভুৱে উত্তৰ দি তেওঁক ক'লে, হে ৰদুষ্ট আৰু এলুহুৱা দাস, মই যি ঠাইত নবওঁ তাতে দাওঁ আৰু যি ঠাইত নিহিছোঁ তাতে চপাওঁ, ইয়াকে যদি তুমি জানিছিলা, তেনেহ'লে ধন ভঁৰালীৰ ওচৰত মোৰ ধন থ'ব লাগিছিল, তেতিয়া মই আহি সুতে সৈতে মোৰ ধন পালোহেঁতেন। এইকাৰণে এওঁৰ পৰা 1 গাগৰী লৈ যাৰ 10 গাগৰী আছে তেওঁক দিয়া, কিয়নো যাৰ আছে তেওঁকে দিয়া হ'ব, তাতে তেওঁৰ অধিক হ'ব, কিন্তু যাৰ নাই তেওঁৰ যি আছে সেয়া তেওঁৰ পৰা নিয়া হ'ব। এই অনুপযুক্ত দাসক বাহিৰৰ আন্ধাৰত পেলোৱাগৈ, তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। শেষকালৰ মহাবিচাৰৰ দিনৰ বৰ্ণনা। যেতিয়া মানুহৰ পুত্ৰ সকলো দূতক লগত লৈ নিজৰ প্ৰতাপেৰে আহিব, তেতিয়া তেওঁ নিজৰ প্ৰতাপৰ সিংহাসনত বহিব, সকলো জাতিৰ মানুহক তেওঁৰ আগলৈ গোটাই অনা হ'ব, আৰু ৰখীয়ে যেনেকৈ ছাগলীৰ পৰা মেৰবোৰক পৃথক কৰে, তেনেকৈ তেওঁলোকৰ এজনৰ পৰা আনজনক পৃথক কৰি মেৰবোৰক সোঁফালে আৰু ছাগলীবোৰক বাওঁফালে থ'ব। তেতিয়া ৰজাই তেওঁৰ সোঁফালে থকাসকলক ক'ব, আহা মোৰ পিতৃৰ আশীৰ্বাদ পোৱাসকল, জগত স্থাপন কৰাৰ পৰা তোমালোকৰ কাৰণে যুগুত কৰি থোৱা ৰাজ্যৰ অধিকাৰী হোৱা, কিয়নো মোৰ ভোক লাগিছিল তাতে তোমালোকে মোক খাবলৈ দিছিলা, মোৰ পিয়াহ লাগিছিল মোক পান কৰিবলৈ দিছিলা, অতিথি হৈছিলোঁ মোক আশ্ৰয় দিছিলা, উদঙে আছিলোঁ মোক কাপোৰ পিন্ধাইছিলা, নৰিয়া পৰিছিলোঁ মোক চাবলৈ গৈছিলা, আৰু বন্দীহালত আছিলোঁ তাতো মোৰ ওচৰলৈ গৈছিলা। তেতিয়া ধাৰ্মিকসকলে তেওঁক উত্তৰ দি ক'ব, হে প্ৰভু, আমি কেতিয়া আপোনাৰ ভোক লগা দেখি খাবলৈ দিছিলোঁ, পিয়াহ লাগোতে পান কৰাইছিলোঁ, আমি কেতিয়া আপোনাক অচিন অতিথি হোৱা দেখি আশ্ৰয় দিছিলোঁ, নাইবা উদঙা থকা দেখি কাপোৰ পিন্ধাইছিলোঁ, আমি কেতিয়া আপোনাক নৰিয়া পৰা বা বন্দীহালত থকা দেখি আপোনাৰ ওচৰলৈ গৈছিলোঁ। তেতিয়া ৰজাই উত্তৰ দি তেওঁলোকক ক'ব, মই তোমালোকক সঁচাকৈ কওঁ, মোৰ ভাইবোৰৰ মাজত সৰু এটিলৈকো যি কৰিছিলা সেয়ে মোলৈহে কৰিছিলা। তেতিয়া তেওঁ বাওঁফালে থকাবোৰক ক'ব, হেৰ মোৰ পৰা আঁতৰি থকাসকল, ছয়তান আৰু তাৰ দূতবোৰৰ কাৰণে যুগুত কৰি থোৱা অনন্ত জুইলৈ তোমালোক গুচি যোৱা, কিয়নো মোৰ ভোক লাগিছিল তোমালোকে মোক খাবলৈ নিদিলা, পিয়াহ লাগিছিল মোক পান কৰিবলৈ নিদিলা, অতিথি হৈছিলোঁ মোক আশ্ৰয় নিদিলা, উদঙে আছিলোঁ মোক কাপোৰ নিপিন্ধালা, নৰিয়া আৰু বন্দীহালত পৰিছিলোঁ, মোক চাবলৈ নগলা। তেতিয়া সিহঁতে উত্তৰ দি ক'ব, হে প্ৰভু, আমিনো কেতিয়া আপোনাক ভোক বা পিয়াহ লগা, অতিথি হোৱা, উদঙে থকা, নৰিয়াত পৰা, বন্দীহালত থকা দেখি আপোনাৰ সেৱা শুশ্ৰূষা কৰা নাছিলোঁ। তেতিয়া যীশুৱে তেওঁলোকক উত্তৰ দি ক'ব, মই তোমালোকক সঁচাকৈ কওঁ, এইবোৰৰ সৰু এটিলৈকো যি নকৰিলা, সেই মোলৈহে নকৰিলা। এইকাৰণে সিহঁত অনন্ত দণ্ডলৈ, কিন্তু ধাৰ্মিকসকল অনন্ত জীৱনলৈ যাব।